এগারো নং ছবি পাপর বলিদান। সেই সময়ত যেতিয়া মানুহে পাপ করেছিল, ঈশ্বৰৰ বিধান উলংঘ করেছিল, তেওঁ ঈশ্বৰলৈ এটা মেৰ পোৱালী বলি উৎসর্গ দিব লাগিছিল। দুখীজনৰ ঠাইত মেৰ পোৱালীৰ মৃত্যু হৈছিল। মেৰ পোৱালীটো ঈশ্বৰৰ পুত্ৰৰ চিহ্নস্বৰূপ প্ৰভু যীশুখ্ৰীষ্ট আছিল, যীশুৱে আহি ঈশ্বৰলৈ বলি হ'ব লাগিছিল পৃথিৱীৰ সকলো মানুহৰ কাৰণে। তেওঁ জগতৰ পাপ নিয়তা ঈশ্বৰৰ মেৰ পোৱালী ক্ৰুচকাতত মৃত্যুবৰণ কৰি যীশুৱে আমাৰ পাপৰ বলি হ'ল। যীশুখ্ৰীষ্টক বিশ্বাস কৰক আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰক, মন পাল্টন কৰক, পাপৰ পথৰ পৰা ঘূৰি আহক, ঈশ্বৰে আপোনাক ক্ষমা কৰিব।